আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা 8 বজাত ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নিৰ্বাচন আয়োগৰ ৱেবছাইট results.eci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপতো উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে ষ্টৰ অথবা এপল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটাৰ্ণিং বিষয়া আৰু কাউণ্টিং এজেণ্টসকলৰ বাবে ইয়াৰ ৱেবছাইটত এখন হাতপুথিও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 7টা পৰ্যায়ত অনুষ্ঠিত এইবাৰৰ লোকসভা নিৰ্বাচনত 542খন আসনত 8000ৰো অধিক প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰে 16% প্ৰাৰ্থী ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হোৱাৰ বিপৰীতে 47% নিৰ্দলীয় প্ৰাৰ্থী আছে। ইফালে অসমতো কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যখনৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগণনা কেন্দ্ৰত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই কথা প্ৰকাশ কৰি কয় যে পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া ভোটগণনাৰ বাবে মুঠ 5823গৰাকী বিষয়াৰ কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা ষষ্ঠ প্ৰক্ৰিয়াৰে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে মুঠ 52টা ভোটগ্ৰহণ কেন্দ্ৰত 1941খন ভোটগণনাৰ মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে আজিৰ দিনটোলৈ ৰাজ্যৰ 14গৰাকী ৰিটাৰ্ণিং বিষয়াই 1,28,000ৰো অধিক ডাক বেলট লাভ কৰিছে বুলি জানিবলৈ দিও তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাক বেলট লাভ কৰা হৈছে। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি কয় যে শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু স্বচ্ছতা বজাই ৰাখি কাইলৈ এই ভোটগণনা সম্পন্ন কৰা হ'ব। মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে লগতে ৰিটাৰ্ণিং বিষয়া টেবুলত গণনাকাৰী এজেণ্টসকলক উপস্থিত থাকিবলৈ অনুমতি দিয়া নহয় বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰে। তেওঁ কয় যে এজেণ্টসকলকো অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগণনা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় নথিসমূহ লাভ কৰিব পৰা যাব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত 64,20,00,000ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰি অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে এইবাৰৰ নিৰ্বাচনত 31,20,00,000ৰো অধিক মহিলা ভোটদাতাই নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে আৰু এই সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেওঁ কয় যে এইবাৰ মাত্ৰ 39টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। ইয়াৰ আগেয়ে 2019ৰ সাধাৰণ নিৰ্বাচনত 540টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত ঝাৰখণ্ড, ছত্তীশগড়, ওড়িশা, মহাৰাষ্ট্ৰৰ লগতে পশ্চিমবংগ, মণিপুৰ আৰু জম্মু কাশ্মীৰত কোনো গুৰুতৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ সৈতে জড়িত 495টা অভিযোগৰ ভিতৰত 90%তকৈ অধিক নিষ্পত্তি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। চি ভিজিল এপযোগে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ 4,37,000টা অভিযোগ লাভ কৰা হৈছিল বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰীকুমাৰে ভোটদাতাসকলৰ নিৰ্বাচনী প্ৰক্ৰিয়া সক্ৰিয় অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভোটদাতাসকলেহে প্ৰকৃত বিজয়ী বুলি মন্তব্য কৰে। লোকসভা নিৰ্বাচনৰ ভোটগণনা সুকলমে সম্পন্ন কৰাৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যৰ 52টা কেন্দ্ৰত কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ 30 মিনিট পাছত EVM মুকলি কৰাৰ ব্যৱস্থা কৰা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সালসলনি কৰা হৈছে। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত পোষ্টেল বেলট গণনা আৰম্ভ হ'ব আৰু 30 মিনিট পাছত EVMসমূহ মুকলি কৰা হ'ব। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ গণনা কৰা নহয়। সেই ঠাইসমূহত পুৱা 8 বজাৰ পৰা EVMৰে গণনা আৰম্ভ হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়া অনুসৰি ভোটগণনা সম্পন্ন কৰিবলৈ 64জন সাধাৰণ পৰ্যবেক্ষকক প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে ৰাজ্যখনত সৰ্বমুঠ 128,299টা পোষ্টেল বেলট প্ৰদান কৰা হৈছে। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।